এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্লাষ্টিক প্ৰদূষণ ৰোধৰ বিষয়বস্তুৰে অসমতো আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন। দিৱসৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীৰ দুটা নতুন পৰ্টেল মুকলি। 2070 চনৰ ভিতৰত দেশত সম্পূৰ্ণৰূপে সেউজ শক্তি ব্যৱহাৰৰ লক্ষ্যৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণত অসমৰ অগ্ৰগতি। ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নতি। মুখ্যমন্ত্ৰীৰ উত্তৰ গুৱাহাটীৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী মুকলি। প্ৰতিষ্ঠানখনলৈ 2 কোটি টকাৰ অনুদান ঘোষণা। আৰু গুৱাহাটীত আন্তঃজিলা জুনিয়ৰ আৰু এলিট বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশ সচেতনতা সৃষ্টিৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই বছৰৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক পেৰ মা কে নাম কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়ত গছপুলি ৰোপণ কৰা হয়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও পৰিৱেশ সচেতনতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট পৰিৱেশন কৰাৰ লগতে গছপুলি ৰোপণ আৰু গছপুলি বিতৰণ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ পৰ্টেল মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজৰ মাতৃৰ নামত ৰোপণ কৰা গছপুলিৰ ফটো আপলোড কৰিবলৈ সকলোকে পৰামৰ্শ দিয়ে।
বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজক অনুৰোধ কৰিছিলে যে প্ৰত্যেকে যাতে নিজ নিজ মাতৃৰ নামত একোডালকৈ গছপুলি ৰোপণ কৰে। আজি আমি এই আহ্বানত আৰু এখোজ আগুৱাই লৈ গৈ আমি এটা পৰ্টেল মুকলি কৰিছো য'ত নেকি সকলোৱে নিজৰ মাতৃ দেৱীৰ নামত একোডালকৈ গছপুলি ৰুই পৰ্টেলত আপলোড কৰিব পাৰিব আৰু গছডাল যেনেকে ডাঙৰ হৈ যাব তেনেকে তাক আপলোড কৰি গৈ থাকিব পাৰিব। 2024 চনত আমি 70 লাখ গছপুলি নিজৰ মাতৃৰ নামত ৰোবৰ বাবে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰিছিলে। আমি 22 লাখ বেছিকৈ গছপুলি ৰোপণ কৰিবলৈ সক্ষম হৈছিলো।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে বনভূমিৰ সুৰক্ষাৰ বাবে আন এটা নতুন পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তা আৰু উপগ্ৰহৰ সহায়ত যিকোনো ঠাইত বন ধবংস কৰা কাৰ্য শীঘ্ৰেই প্ৰত্যক্ষ কৰি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। ডঃ শৰ্মাই এই অনুষ্ঠানতে তৃতীয় বন সুৰক্ষা বাহিনীক প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ বিতৰণ কৰে। ইয়াৰ ফলত বন সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে স্বতন্ত্ৰ আৰু শক্তিশালীভাৱে কাম কৰি যাব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থকা আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বন বিভাগৰ বাবে 130খন বাহন মুকলি কৰে। কামৰূপ মহানগৰ জিলাৰ শিক্ষানুষ্ঠানসমূহত একোটাকৈ গছপুলি ৰোপণ কৰা হয়। এক পেৰ মা কে নাম কাৰ্যসূচীৰ অধীনত বহু শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মাতৃৰ সৈতে গছপুলি ৰোপণ কৰি ছেলফি লোৱাৰ লগতে ফটোসমূহ নিৰ্ধাৰিত পৰ্টেলত আপলোড কৰে। গোৱালপাৰা জিলা বন বিভাগৰ গোৱালপাৰা সংমণ্ডলে উৰ্পদ বিলত আজি গছপুলি ৰোপণ কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত চিৰাঙৰ বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বাটৰ নাট পৰিৱেশন কৰাৰ লগতে গছপুলি ৰোপণ কৰা হয়। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম আৰু বিটিআৰৰ মুৰববী প্ৰমোদ বড়োৱে এই দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ কৰে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে কামৰূপ, মৰিগাঁও, বিশ্বনাথ, দৰং, নলবাৰী, বৰপেটা, দক্ষিণ শালমৰা, মানকাছৰ, ধুবুৰী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। কামৰূপ জিলাৰ শুৱালকুছিৰ বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত এই দিৱস উপলক্ষে মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু অক্ষৰ ফাউণ্ডেশ্যনৰ সহযোগত এখন পৰ্যালোচনা আৰু সজাগতা সভা অনুষ্ঠিত হয়। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাটৰ লগতে ধেমাজি, লখিমপুৰ, বিশ্বনাথ জিলাতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক পেৰ মা কে নাম কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ত গছপুলি ৰোপণ কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত নদীৰ অসু শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। মাজুলী জিলা বন বিভাগৰ উদ্যোগত চামগুৰি সত্ৰ, ৰাওনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি জিলাৰ বিভিন্ন স্থানতো বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। গোলাঘাট জিলাৰ বিভিন্ন স্থানতো দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিভিন্ন শিক্ষানুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বিশ্ব পরিবেশ দিবস উপলক্ষে আকাশবাণী গুৱাহাটীর উদ্যোগত পি এম শ্রী দমদমা উচ্চতর মাধ্যমিক বিদ্যালয়ের সহযোগত বিদ্যালয়খনের প্রাঙ্গণত আজি গছপুলি রোপণ আর পরিবেশ সজাগতা সম্পর্কীয় বিশেষ অনুষ্ঠানের আয়োজন করা হয়। 2070 চনের ভিতর ভারতবর্ষে সম্পূর্ণরূপে সেউজ শক্তি ব্যবহার করার প্রয়াসের অংশ হিসাবে সমগ্র দেশতে আরম্ভ করা প্রধানমন্ত্রী সূর্যঘর আঁচনিয়েও যথেষ্ট সঁহারি লাভ করেছে। বিশ্ব পরিবেশ দিবসের দিনাখন রাজ্যত এই আঁচনি রূপায়ণ সম্পর্ক বিদ্যুৎ বিতরণ কোম্পানী লিমিটেডর নতুন আর পুনের ব্যবহারযোগ্য শক্তি বিভাগের মুখ্য মহাপ্রবন্ধক বিজয় শঙ্কর বড়ুয়ে এনেদরে মন্তব্য আগবায়।
2070 চনের ভিতর আমার যে পরম্পরাগত শক্তি যে ফসিল ফুয়েল যে আমি কোম সে কমপ্লিট নাইকিয়া করে পেলায় আমি নিউ আর রিনিউয়েবল এনার্জির উপর আমি ডিপেন্ড করব বিচার যিনি সৌর শক্তির কাম আমি করে আসো। এটা কাম হল আমার পি এম সূর্যঘর সেতু যোজনা এটা আছে। 1 কিলোওয়াটত মোটামুটি 50-60 হাজার টাকা খরচ হয়, 2 কিলোওয়াটত আপনার তেনে ধর 1,20,000 টাকা বা 3 কিলোওয়াটত মোটামুটি 2 লাখ টাকার ওসরাসরি খরচ হয়। কিন্তু তার উপর গভর্নমেন্ট অফ ইন্ডিয়া আর গভর্নমেন্ট অফ আসামে যে সাবসিডি দি আছে সেই দুইটা সাবসিডি লগাই ললে 1 কিলোওয়াটত যদি আপনি 60,000 টাকা খরচ করলে মোটামুটি 48,000-48,000 টাকা আমি সাবসিডি হিসাবে ঘুরাই দিই, মানে 12,000 টাকাত 1 কিলোওয়াটর কানেকশন হয়ে যায়। তেনে 2 কিলোওয়াটত যদি আপনি 1,20,000 খরচ করলে 96,000 টাকা ঘুরাই দিই, 3 কিলোওয়াটত যদি আপনাদের লয় আমি 1,30,800 টাকা আমি ঘুরাই দিই। সাপোজ দিনত আপনি 15 ইউনিট জেনারেট করলে কিন্তু দিনত ঘর আপনার ব্যবহার হল 5 ইউনিট বা 10 ইউনিট, বাকি যেখানে ইউনিট জেনারেট হল সেই ইউনিট খিনি আপনার মিটারের থ্রুয়েদি আমার এপিডিসিএল সিস্টেমলে ওলাই আহিব। যিমান ইউনিট আপনাদের এপিডিসিএল সিস্টেমক দিব সেই গোটেইখিনি আমি এপিডিসিএল দামটা আমি আপনাদের ঘুরাই দিই, সেই খরচটা মোটামুটি 3-4 বছরের ভিতর রিটার্ন হয়ে আহি যায়। বিদ্যুৎ গ্রাহকসকলক আমি বারে বারে কব বিচার যে পি এম সূর্যঘর আঁচনি যে চলি আছে যখন করেছে খুব সুখী হয়েছে আর যখন নতুনকেও করব বিচারেও স্কিমটা বুঝি পাইছে। গতি আমি রাইজক বিচার যে রাইজ আহক আপনাদের সকলে আহি ভাগ লোক।
আপনাদের সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত 19খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনত 6,78,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা 24 ঘণ্টাত বানৰ ফলত 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছৰৰ প্ৰথমটো বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 190টা আশ্ৰয় শিবিৰত 41,317ৰো অধিক লোকে আশ্ৰয় লৈ আছে। এই সময়ছোৱাত 2 লাখৰো অধিক পশুধনৰো ক্ষতি হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ গুৱাহাটীত বান ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয়। ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে আশ্ৰয়গৃহৰ ব্যৱস্থা কৰাৰ উপৰি প্ৰয়োজনীয় সাহায্য প্ৰদানৰ দিহা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে SDRF আৰু NDRFে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত পথ, ৰেল আৰু ফেৰী সেৱা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত ৰাজ্যখনত পাতলীয়াৰ পৰা বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী উদ্বোধন কৰে। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইৰ উদ্যোগত গঢ়ি উঠা বক্সিং একাডেমীখন মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 2 কোটি টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে। একাডেমীখনত খেলুৱৈৰ হোষ্টেলৰ সুবিধা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে এই অনুদান আগবঢ়োৱা হ'ব। একাডেমীখনৰ মান উন্নত কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে ভূমি আবণ্টনৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ৰীড়া বিভাগক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মণিপুৰৰ দৰে অসমতো ক্ৰীড়াৰ পৰিৱেশ উন্নত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ৰাজ্যৰ চুকে কোণে লুকাই থকাৰ প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত কৰি তেওঁলোকৰ বাবে ৰাজ্যত শীঘ্ৰে 2,000 খেলুৱৈৰ এটা হোষ্টেল নিৰ্মাণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
এটা পরিকল্পনা করছো যাতে 2,000 প্রতিভাবান উদীয়মান খেলুয়ে হোস্টেলত থাকি খেলার বাবে মনোনিবেশ করিব পারে, তার প্রচেষ্টা ইতিমধ্যে আরম্ভ হয়েছে।
কেন্দ্ৰত শাসনাধিষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈ ভাৰতে বিগত দশকত উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যোৱা 11টা বছৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে। আজি দেশৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ দ্বাৰা ভাৰতীয় সভ্যতাৰ গৌৰৱ পুনৰুদ্ধাৰ সন্দৰ্ভত আলোকপাত কৰা হ'ব। বিগত দশকটোত ভাৰতৰ সাংস্কৃতিক যাত্ৰা এটা দৃষ্টিনন্দন আলপনাৰ দৰে ৰঙীন পৰম্পৰাক প্ৰতিফলিত কৰা আৰু বিশ্বমুখী আছিল। হাম্পিৰ প্ৰাচীন মন্দিৰৰ পৰা ধ্ৰুপদী সংগীত আৰু নৃত্যৰ প্ৰচলিত পৰম্পৰাক চৰকাৰে নতুন ৰূপত পুনৰুজ্জীৱিত কৰি তুলিছে। অযোধ্যাৰ ৰাম মন্দিৰ জনসাধাৰণৰ ঐতিহাসিক অভিলাষ পূৰণ কৰি দেশৰ বিশ্বাস আৰু ৰাষ্ট্ৰীয় একতাৰ অনন্য প্ৰতীক হিচাপে পৰিগণিত হৈছে। তদুপৰি বাৰাণসীৰ কাশী বিশ্বনাথ ধাম কৰিডৰ প্ৰকল্পই কাশী বিশ্বনাথ মন্দিৰক পবিত্ৰ গংগা নৈৰ সৈতে সংযুক্ত কৰি তীৰ্থযাত্ৰীসকলক অভিনৱ অভিজ্ঞতাৰ স্বাদ দিছে। 5,000 কোটি টকা আবণ্টন কৰা স্বদেশ দৰ্শন আঁচনিয়ে দেশত 76টা প্ৰকল্প ৰূপায়ণৰে পৰিবহণ আন্তঃগাঁথনিৰ বিস্তৰ ৰূপান্তৰ সাধন কৰিছে। একেদৰে হৃদয় আঁচনিৰ অধীনত 12খন ঐতিহ্য নগৰীক বিকশাই তোলাৰ লক্ষ্য লোৱা হৈছে। আপোনালোকৰ বাবে তেওঁলোকৰ কণ্ঠ হয়তো সুপৰিচিত, কিন্তু আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো তেওঁলোকৰ এটা নিজস্ব পৰিচয় আছে। এনেকেইগৰাকীমান বাতৰি পঢ়োতাৰ ভিন্ন পৰিচয় আগবঢ়োৱা হ'ব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অহা 7 জুনৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত। আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ 3গৰাকী বাতৰি পৰিৱেশিকাই।
অসম দক্ষতা বিশ্ববিদ্যালয়ৰ মঙলদৈত নিৰ্মীয়মান দক্ষতা বিশ্ববিদ্যালয় চৌহদক এবাৰ ব্যৱহাৰ্য প্লাষ্টিকমুক্ত চৌহদ হিচাপে ঘোষণা কৰা হৈছে। পৰিৱেশ বহনক্ষমতাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই ঘোষণা কাৰ্যকৰী কৰা হ'ব। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য সুভাষ চন্দ্ৰ দাসে এই বিষয়ে সদৰি কৰি কয় যে দেশৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজ্যিক দক্ষতা বিশ্ববিদ্যালয় হিচাপে প্লাষ্টিক প্ৰদূষণৰ সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত এই দৃষ্টান্তমূলক পদক্ষেপ লোৱা হৈছে। আজিৰ অনুষ্ঠানতে বিশ্ববিদ্যালয়খনে পেণ্টাপলিছ ফাউণ্ডেশ্যন, দূৰ সংযোগ খণ্ডৰ দক্ষতা পৰিষদ আৰু বালিপাৰা ফাউণ্ডেশ্যনৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ধেমাজি আৰক্ষীৰ সহযোগত বন বিভাগে সামাজিক মাধ্যমত পক্ষী নিধনৰ ভয়াৱহ দৃশ্য আপলোড কৰাৰ অভিযোগত চিমেনচাপৰি অঞ্চলৰ 3জন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱককেইজন চিমেনচাপৰি থানাৰ অন্তৰ্গত হস্তিনাপুৰৰ মুনিন্দ্ৰ মুছাহাৰী, লামকা গাঁৱৰ মহেশ্বৰ স্বৰ্গীয়াৰী আৰু শিৱৰাম স্বৰ্গীয়াৰী বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আটাইকেইজনকে চিমেনচাপৰি থানাত আৰক্ষীৰ জিম্মাত ৰখা হৈছে। জিলা বন বিষয়াই প্ৰকাশ কৰা মতে এই যুৱককেইজনে খৰালি, হাঁহ, পানীকাউৰী, কণামুচৰিকে ধৰি বিভিন্ন বনৰীয়া চৰাইসমূহ নিধন আৰু চৰাইৰ কণী সংগ্ৰহৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰিছিল। এই ভিডিঅ'সমূহ বন বিভাগৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে যুৱককেইজনক ততালিকে গ্ৰেপ্তাৰ কৰা হয়। গুৱাহাটী পৌৰ নিগমে মহানগৰীখনৰ সাপ্তাহিক বজাৰত ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলি কৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলাসকলে লেচি বজাৰসমূহত কোনোধৰণৰ মাচুল নিদিয়াকৈ এতিয়াৰ পৰা ব্যৱসায় কৰিব পাৰিব বুলি ঘোষণা কৰিছে। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি বেলতলা সাপ্তাহিক বজাৰত এই নতুন ব্যৱস্থাৰ শুভাৰম্ভ কৰে। শ্ৰীশৰণীয়াই কয় যে গুৱাহাটী মহানগৰৰ ডাক বন্দোবস্তী বজাৰসমূহত কোনোধৰণৰ মাচুল অবিহনে এই মহিলাসকলে ব্যৱসায় কৰিব পাৰিব। এই মহিলা ব্যৱসায়ীসকলৰ বাবে 25% আসন সংৰক্ষণ কৰা হ'ব বুলিও শ্ৰীশৰণীয়াই প্ৰকাশ কৰে। তেওঁ কয় যে আৰম্ভণিতে গুৱাহাটীত 3খন বজাৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও পৰৱৰ্তী পৰ্যায়ত বিভিন্ন লেচি বজাৰত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব। স্নাতকোত্তৰ শিক্ষক পদৰ বাবে আজি ৰাজ্যৰ 6টা মণ্ডলত প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলাৰ লগতে ডিব্ৰুগড়, যোৰহাট, নগাঁও, কাছাৰ আৰু বঙাইগাঁও জিলাত এই নথি পৰীক্ষণ প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলে অংশগ্ৰহণ কৰিছে। যোৱা নিশা দেহাৱসান ঘটা চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী চুকুৰ আলীৰ জানাজা আজি চেঙাৰ মহচৰাত সম্পন্ন হয়। যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিয়োগ ঘটিছিল। 1996 চনত চেঙাৰ পৰা প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হোৱা চুকুৰ আলী 2001, 2011 আৰু 2016 চনতো চেঙা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। 2011 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ তৃতীয়টো কাৰ্যকালত তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অসম এম এছ আৰ বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীৰ উলুবাৰীত আজিৰে পৰা আন্তঃজিলা জুনিয়ৰ আৰু এলিট বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিযোগিতাখন উদ্বোধন কৰে। এই প্ৰতিযোগিতাত 33খন জিলাৰ প্ৰায় 400 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। প্লাষ্টিক প্ৰদূষণ ৰোধৰ বিষয়বস্তুৰে অসমতো আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন। দিৱসৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীৰ 2টা নতুন পৰ্টেল মুকলি। 2070 চনৰ ভিতৰত দেশত সম্পূৰ্ণৰূপে সেউজ শক্তি ব্যৱহাৰৰ লক্ষ্যৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণত অসমৰ অগ্ৰগতি। ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নতি, মুখ্যমন্ত্ৰীৰ উত্তৰ গুৱাহাটীৰ বান পৰিস্থিতি পৰ্যালোচনা। উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমি মুকলি, প্ৰতিষ্ঠানখনলৈ 2 কোটি টকাৰ অনুদান ঘোষণা। আৰু গুৱাহাটীত আন্তঃজিলা জুনিয়ৰ আৰু এলিট বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।